এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্য চৰকাৰৰ চলিত বছৰৰ লোকসেৱা পুৰস্কাৰ ঘোষণা, ৰাজ্যৰ 39,000ৰো অধিক বিদ্যালয়লৈ সমগ্ৰ শিক্ষা অসমৰ 56 কোটিতকৈ অধিক টকাৰ অনুদান মুকলি, গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিত গছপুলি ৰোপণ আৰম্ভ, মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনি 2025ৰ অধীনত বাছনিপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীৰ বাবে IIT গুৱাহাটীত পৰামৰ্শদান শিবিৰ, আৰু এণ্ডাৰছন টেণ্ডুলকাৰ শৃংখলাৰ অন্তিমখন খেলত ৰোমাঞ্চকৰ জয়েৰে ভাৰতৰ সমতা স্থাপন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে আজি ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে চলিত বছৰৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰসমূহ ঘোষণা কৰিছে। ৰাজ্যিক পৰ্যায়ত অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগৰ দলপতি অংকুৰ নাৰায়ণ দাস, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ মাল্টিটাস্কিং ষ্টাফ বীৰ বাহাদুৰ ৰায়, ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ জ্যেষ্ঠ সহায়ক চিন্ময় বৰা, বিত্ত বিভাগৰ সহকাৰী শাখা বিষয়া দীপজ্যোতি বনিয়াকে ধৰি 10গৰাকী কৰ্মচাৰীলৈ ৰাজ্যিক পৰ্যায়ৰ লোকসেৱা বঁটা আগবঢ়োৱা হৈছে। একেদৰে বৰপেটা জিলা আয়ুক্ত কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বীৰেন্দ্ৰনাথ দাস, বজালী জিলা আয়ুক্ত কাৰ্যালয়ৰ কনিষ্ঠ প্ৰশাসনিক সহায়ক অবিনাশ গোস্বামী, কাছাৰৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক হেমাংগ বড়োকে ধৰি 59গৰাকী কৰ্মচাৰীলৈ জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ আগবঢ়োৱা হৈছে। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এখন বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে। সমগ্ৰ শিক্ষা অসমে ৰাজ্যৰ 39,515খন প্ৰাথমিক বিদ্যালয়লৈ 2025-26 বৰ্ষৰ বাবে 50% বাৰ্ষিক অনুদান হিচাপে 56,97,00,000 টকা মুকলি কৰি দিছে। এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনাৰ জৰিয়তে সমগ্ৰ শিক্ষা অসমে এই ধনেৰে বিদ্যুতৰ মাচুল, ইণ্টাৰনেট মাচুল, বিদ্যালয় গৃহ মেৰামতিকে ধৰি আন্তঃগাঁথনিমূলক কাম কাজ কৰিবলৈ পৰামৰ্শ দিছে। এই অনুদানৰ ধনৰ 10% স্বচ্ছতা কাৰ্যসূচী পৰিকল্পনাৰ অধীনত ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনাত কোৱা হৈছে। গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিত আজিৰে পৰা গছপুলি ৰোপণ কৰা হৈছে। যোৱা 12 জুলাইত বন বিভাগ আৰু প্ৰশাসনে সংৰক্ষিত বনাঞ্চলখনত 138 হেক্টৰ ভূমি দখলমুক্ত কৰিছিল। এই ভূমিৰ প্ৰতি হেক্টৰতে 2,500টাকৈ গছপুলি ৰোপণৰ বাবে বন বিভাগে লক্ষ্য লৈছে। এই গছপুলি ৰোপণৰ জৰিয়তে অঞ্চলটো সেউজীয়া আৰু প্ৰদূষণমুক্ত কৰাৰ উপৰি হাতী মানুহৰ সংঘাত ৰোধ কৰাৰো ব্যৱস্থা লোৱা হৈছে। উজনি অসমৰ কেইবাখনো জিলাত একাংশ দল সংগঠনে বিশেষ সম্প্ৰদায়ৰ লোকৰ ওপৰত আতিশয্য চলোৱাৰ অভিযোগ তুলি আজি AIUDFৰ এটা প্ৰতিনিধি দলে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আইন শৃংখলাৰ মহাপৰিদৰ্শক অখিলেশ সিঙক সাক্ষাৎ কৰে। বিধায়ক ৰফিকুল ইছলাম, কৰিমুদ্দিন বৰভূঞা, সুজামুদ্দিন লস্কৰসহ প্ৰতিনিধি দলটোৱে আৰক্ষী মহাপৰিদৰ্শকগৰাকীক সাক্ষাৎ কৰি একাংশ দল সংগঠনে সংগঠনটোৰ লোকক কৰা হাৰাশাস্তিৰ ঘটনা ৰোধ কৰিবলৈ আহ্বান জনায়। সাংবাদিকৰ আগত তেওঁলোকে এইদৰে কয়।
যি আমাৰ লয়ৰ অসম মধ্য অসমৰ যিসকল শ্ৰমিক, যিসকল শ্ৰমজীৱী, ব্যৱসায়ী বা চাকৰি সূত্ৰে আমাৰ আছামত আছে, নিজৰ ৰাজ্যত তেখেতসকলে কৰ্মসূত্ৰে আছে, আৰু আমাৰ আছামৰ মানুহ মধ্য অসম গুৱাহাটী লয়ৰ অসমত আছে, অসমৰ মানুহ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত লাখ লাখ আমাৰ অসমীয়া যুৱক যুৱতী কৰ্মৰ কাৰণে তেখেতসকলে তাতে আছে। আপোনালোকে জানে এইটো নেচাৰেল কথা। এইসকল আজি বিশেষ এটা সম্প্ৰদায় হোৱাৰ কাৰণে এচাম উদণ্ড যুৱকে যিটো ব্যৱহাৰ কৰিছে, তেখেতসকলক কাণ ধৰি উঠা বহা কৰাইছে, ক'ৰবাত ক'ৰবাত মারপিট করার ঘটনা আছে, এই সব যে অরাজকতা চলিছে এই বিষয়ে আমি IGP ল এন্ড অর্ডারক আমি লগ করলো। এই কথাকে আমি তেখেতক অবগত করলো যে আপনাদের এই সব কন্ট্রোল করত আর তাতে যাতে এই অসমীয়া মানুষ ধুবুরী, গোয়ালপাড়া, বরপাটা বা নগাঁও, মরিগাঁও, হাইলাকান্দি, করিমগঞ্জের পর গই নিজের রাজ্য বেলেগ জেলাত গিয়ে যাতে অপদস্থ হব না লাগে, এইখানে সিচুয়েশন আপনাদের অতি সোনকালে কন্ট্রোল করত। আর এই উদণ্ড যুবক যখন থ্রেট করে আছে সেই সকল আইনের আওতা টানিব লাগে, এইখানে আমি তেখেতসকলের প্রতি আমি আহ্বান জানাইছো।
ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বজালী জিলাত সাংবাদিকৰ আগত কয় যে এনেধৰণৰ কোনো আতিশয্যৰ ঘটনা সন্দৰ্ভত তেওঁ অৱগত নহয়। তেওঁ কয়
ফৰেষ্টত তামোলৰ বাৰী পাতা, ফিচাৰী পাতা, তেওঁলোকেহে আমাৰ ওপৰত নিৰ্যাতন কৰি আছে। আজি লাভ জেহাদ কোনে কৰিছে? আমাৰ ওপৰতহে লাভ জেহাদ হৈ আছে। লেন জেহাদ কোনে কৰিছে? আমাৰ ওপৰতহে লেন জেহাদ হৈ আছে। কান্দিব লাগে, আমি কান্দিছে তেওঁলোক। মইতো উৰিয়াম ঘাটত গৈ নিজে চাই আহিছো, এজন এজন মানুহে 400 বিঘা, 300 বিঘা মাটি দখল কৰি ৰাখিছে। আমিহে কান্দিব লাগে। আমাৰ মানুহে বাক্সাত মাটিৰ পট্টা এখনৰ কাৰণে কান্দি আছে, তাতে 300 বিঘা মাটিত বহি। গতিকে কোনে স্মাৰক পত্ৰ দিব লাগে? নিয়মতে আমাৰ মানুহখিনিহে গৈ কান্দিব লাগে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি BTRৰ বিভিন্ন ঠাইত দলীয় বিজয় সংকল্প সভাত অংশ লৈ বিজেপিৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। বাক্সা জিলাৰ অদালবাৰী, হাউলী, মাজৰগাঁও, তৃণমূল পৰ্যায়ৰ বিজেপিৰ কৰ্মীৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উন্নয়নৰ নতুন লক্ষ্যৰে শান্তিপূৰ্ণ বড়োলেণ্ডৰ বিপুল সম্ভাৱনাৰ দিশত কাম কৰিবলৈ দলটো প্ৰতিজ্ঞাবদ্ধ বুলি মন্তব্য কৰে। 20 আগষ্টলৈকে বিটিআৰৰ 40টা সমষ্টিত দলীয় বিজয় সংকল্প সভা অনুষ্ঠিত হ'ব বুলি মন্তব্য কৰি তেওঁ কয় যে বিটিআৰত দলটোৰ নিৰ্বাচনী সামৰ্থ্য নিৰূপণ কৰিবলৈকে এই সভাসমূহৰ আহান কৰা হৈছে। আজিৰ সভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সমাগত বিটিআৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত এই ৰাজনৈতিক কুচকাৱাজৰ মাজতে অদালবাৰীৰ পৰা হাউলীলৈ যাত্ৰা কৰোতে বজালী জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে কথা বতৰা হয়। ৰাজ্যত চলি থকা উচ্ছেদ কাৰ্য সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বজালী জিলাৰো সীমান্তৱৰ্তী অঞ্চল বৰপেটাৰ সৰ্থেবাৰী ৰাজচক্ৰৰ অন্তৰ্গত কাৱৈমাৰী, গলিবন্ধা আৰু সৰ্থেবাৰীৰ বিভিন্ন ঠাইত কেইবাহাজাৰ বিঘা ভূমি সোনকালে দখলমুক্ত কৰা হ'ব। সাধাৰণ ৰাইজক দখলকাৰীক সহযোগ নকৰিবলৈ আহান জনাই ডঃ শৰ্মাই ৰাজ্যত এতিয়াও 29 লাখ বিঘা ভূমি দখলকাৰীৰ কবলত আছে বুলি মন্তব্য কৰে। শ্ৰোতাসকলে, সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন AIR এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত AIR নিউজ _GHY আৰু ইনষ্টাগ্ৰামত AIR নিউজ _গুৱাহাটী ফ'ল' কৰিব পাৰে। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্ম চহৰীয়াৰ পৰা।
মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা সন্ধান আঁচনি 2025ৰ অধীনত বাছনি লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ 5-দিনীয়া পৰামৰ্শদান শিবিৰ আজিৰে পৰা IIT গুৱাহাটীত অনুষ্ঠিত হৈছে। উচ্চস্তৰৰ বিজ্ঞান আন্তঃগাঁথনি তথা বিজ্ঞানসন্মত বিষয়ৰ প্ৰত্যক্ষ অভিজ্ঞতা আহৰণৰ সুযোগ দিয়াৰ বাবে IIT গুৱাহাটীৰ তত্বাৱধানত এই শিবিৰ মুকলি কৰা হৈছে। উন্নত মানৰ বাছনি প্ৰক্ৰিয়াই ৰাজ্যখনৰ বিভিন্ন জিলাৰ শিক্ষানুষ্ঠানত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ প্ৰথম বৰ্ষত অধ্যয়নৰত 40গৰাকী শিক্ষাৰ্থীক এইবাৰ উদীয়মান বিজ্ঞান প্ৰতিভাৰূপে বাছনি কৰা হৈছে। অহা 8 আগষ্টলৈ চলিবলগীয়া এই শিবিৰত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলক IIT গুৱাহাটীৰ অধ্যাপক আৰু গৱেষকসকলে মৌলিক বিজ্ঞানৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ লগতে আধুনিক বিজ্ঞানৰ ধ্যান ধাৰণা সম্পৰ্কে অৱগত কৰিব। তদুপৰি বিজ্ঞানৰ উদ্ভাৱনমূলক কাম কাজৰ বিষয়ে তেওঁলোকক অৱগত কৰোৱা হ'ব। শিক্ষাৰ্থীসকলে বিজ্ঞানাগাৰত হাতে কামে বিজ্ঞান শিক্ষাৰ অভিজ্ঞতা আহৰণৰ সুযোগ লাভ কৰিব। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত নৱপ্ৰজন্মৰ মাজত বিজ্ঞানসন্মত মানসিকতা গঢ়ি তোলাৰ বাবে 2024 চনত মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিখন ৰূপায়ণ কৰা হৈছিল। বছৰ ৰাজ্যৰ 100গৰাকী ছাত্ৰ ছাত্ৰীক বাছনি কৰি IIT গুৱাহাটীত প্ৰাৰম্ভিক প্ৰশিক্ষণ দিয়াৰ পাছত বাংগালুৰুলৈ লৈ গৈ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ চৌহদত প্ৰত্যক্ষ অভিজ্ঞতা লাভৰ সুযোগ দিয়া হৈছিল। তেওঁলোকৰ মাজৰ 5গৰাকী উদীয়মান বিজ্ঞান প্ৰতিভাক ইংলেণ্ডলৈ নি অক্সফৰ্ড, কেম্ব্ৰিজ আৰু লণ্ডন বিশ্ববিদ্যালয়ৰ বিজ্ঞানাগাৰ চোৱাৰ আৰু বিজ্ঞানীসকলৰ সৈতে মত বিনিময়ৰ সুযোগ দিয়া হৈছিল। আজি বিজ্ঞান প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠানত বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰ বিশেষ সচিব তথা মহাকাশ বিজ্ঞানী PLN ৰাজু, IIT গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জালিহাল, এছটেকৰ সঞ্চালক ডঃ জয়দীপ বৰুৱাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। স্বাস্থ্য পৰীক্ষাৰ আইনগত নথিপত্ৰ আৰু মৰণোত্তৰ পৰীক্ষাৰ নথিসমূহ সহজে পাব পৰাকৈ আজি ৰাজ্যৰ স্বাস্থ্য বিভাগে গোৱালপাৰাৰ শ্বহীদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়ত প্ৰথমটো মতলেফাৰ পৰ্টেল আজি মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত আৰক্ষী বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। পৰ্টেল মুকলি কৰি শ্ৰীগুপ্তাই কয় যে পৰ্টেলটোৰ জৰিয়তে গুৰুত্বপূৰ্ণ নথিসমূহ সংৰক্ষণ কৰাটো সহজ হোৱাৰ লগতে আৰক্ষীৰ বাবে গোচৰসমূহ ক্ষিপ্ৰতাৰে সমাধান কৰাৰ সুবিধা হ'ব। স্বাস্থ্য বিভাগৰ সঞ্চালক ডাক্তৰ উমেশ ফাংচুৱে অনুষ্ঠানত দিয়া ভাষণত এইদৰে কয়।
সেইকাৰণে প্ৰথমতে ডেফিনেটলি মই ক'ব লাগিব গোৱালপাৰা ডিষ্ট্ৰিক্ট হেল্থ ছচাইটি আৰু গোৱালপাৰা পুলিচ ডিপাৰ্টমেণ্টক মই জইনলি তেওঁলোকক মই ধন্যবাদ জাচিছোঁ যে এই পৰ্টেলটো হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ আমি প্ৰথম জাগা হিচাপে গোৱালপাৰা চিভিল হস্পিটেলখনকে ললোঁ। এইটো খুব সুন্দৰ ভালকৈ কাম কৰিব। এইটোৰ পৰ্টেল জৰিয়তে কিমান পাব্লিকৰ লাভ হয় আপুনি মই এটা উদাহৰণ দিব খুজিছোঁ এইধৰণে যে এটা কেছ হয়তো পুলিচ ৰিপৰ্টৰ কাৰণে বা এটা পোষ্টমৰ্টেম ৰিপৰ্টৰ কাৰণে ৰখিব লগা হয়। এতিয়া যিহেতু মেট্ৰিপাৰ এই পৰ্টেলটোৰ জৰিয়তে আমি অনলাইন বা অনলাইন চিষ্টেমত এইটো ৰিপৰ্টিং হ'ব আৰু ৰিয়েল টাইমত হ'ব। আজি পোষ্টমৰ্টেমটো কৰাৰ পিছত পাৰিলে আজিৰ ভিতৰতে এইটো অনলাইনত পুলিচ ডিপাৰ্টমেণ্টলৈ গুচি যাব। গতিকে কোনো পুলিচেও ডিপাৰ্টমেণ্টেও কোনো এটা পৰীক্ষা অনুসন্ধান আমি দেৰি কৰিব নোৱাৰে। গতিকে এইটো এটা বৃহৎ ৰাজহুৱা স্বাৰ্থৰ কাৰণে লাভজনক হ'ব।
এই অনুষ্ঠানত গোৱালপাৰাৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ উপৰি এই অনুষ্ঠানত স্বাস্থ্য সেৱা সঞ্চালকালয় আৰু অসম আৰক্ষীৰ ভালেসংখ্যক বিষয়া কৰ্মচাৰী উপস্থিত থাকে। প্ৰসিদ্ধ গীতিকাৰ আনন্দীৰাম দাসৰ পুণ্যতিথি উপলক্ষে আজি তেওঁৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হৈছে। বনকোৱাৰ উপাধিৰে সন্মানিত দাসক বনগীতৰ স্ৰষ্টা বুলি অভিহিত কৰা হৈছিল। অসমীয়া চলচ্চিত্ৰ বদন বৰফুকন, লাচিত বৰফুকন, পাৰঘাট আৰু ভক্ত প্ৰহ্লাদৰ বাবে গীত ৰচনা কৰা গীতিকাৰগৰাকীয়ে বিৰহী আৰু সুৰ নিজৰা নামৰ দুখন প্ৰকাশিত গীতৰ সংকলনেৰে অসমীয়া গীতি সাহিত্যক চহকী কৰি থৈ গৈছে। 1959 চনত গুৱাহাটীৰ প্ৰগতি শিল্পী সংঘই তেওঁক বনকোৱাৰ আৰু নিউ আৰ্ট প্লেয়াৰ্ছে বনগীতৰ ওজা উপাধিৰে সন্মানিত কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বনামধন্য শিল্পীগৰাকীৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা জ্ঞাপন কৰি দিয়া বাৰ্তাত অসমীয়া গীতি সাহিত্যক চহকী কৰি যোৱা গীতিকাৰগৰাকীৰ গীতত মাটিৰ গোন্ধ পোৱা যায় বুলি উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰকোৱাৰ আনন্দীৰাম দাসৰ অৱদানে অসমীয়া গীতি সাহিত্য তথা সংগীত জগতক অনন্য মাত্ৰা প্ৰদান কৰি গৈছে বুলি মন্তব্য কৰে। আজি গুৱাহাটী প্ৰেছ ক্লাবত বনগীতৰ স্ৰষ্টাজনক সোঁৱৰি এখন স্মৃতিচাৰণ সভা বনকোৱাৰ দিৱস হিচাপে অনুষ্ঠিত হয়। সভাত বনকোৱাৰ গ্ৰন্থৰ ৰচক কিশোৰী মোহন পাঠক আৰু বিশিষ্ট সংগীতজ্ঞ ডঃ ৰমেন চৌধুৰীক সাহিত্য আৰু সংগীত ক্ষেত্ৰত বনকোৱাৰ বঁটাৰে সন্মানিত কৰা হয়। সভাত বনগীতৰ ওজাজনৰ কন্যা নীলিমা দাসো উপস্থিত থাকে। যোৰহাটতো বনকোৱাৰ আনন্দীৰাম দাসৰ 56 সংখ্যক মৃত্যু দিৱস উপলক্ষে তথ্য সত্ৰ প্ৰদৰ্শনী বাহনা মহাবিদ্যালয়ত অনুষ্ঠিত হয়। এই অনুষ্ঠানত আনন্দীৰাম দাসৰ সংগীতক ইউৰোপীয় সংগীতৰ সৈতে একত্ৰে উপস্থাপন কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হয়।
আজি পুৱা বৰপেটাৰ গলিয়াহাটীৰ নিজ বাসগৃহত দেহাৱসান ঘটা শাস্ত্ৰীয় সংগীতজ্ঞ, বিশিষ্ট বেহেলাবাদক, অৱসৰপ্ৰাপ্ত শিক্ষক সত্যকৃষ্ণ মিশ্ৰৰ অন্ত্যেষ্টিক্ৰিয়া আজি বিয়লি বৰপেটা চহৰৰ নখান্দা নদীৰ পাৰৰ শ্মশানত সম্পন্ন কৰা হয়। ইয়াৰ আগতে প্ৰয়াত সংগীতজ্ঞগৰাকীৰ প্ৰতি ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বৰপেটাৰ সমাজ জীৱনৰ অভিভাৱক স্বৰূপ মিশ্ৰৰ মৃত্যুৰ সময়ত বয়স হৈছিল 100 বছৰ। 1926 চনত বৰপেটাৰ এটা সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা মিশ্ৰ সৰুৰে পৰা সংগীত চৰ্চাত নিমগ্ন আছিল। এগৰাকী ফুটবল খেলুৱৈ আৰু অভিনেতা হিচাপে দক্ষতা থকা মিশ্ৰ বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল। দেশৰ কেইবাখনো ৰাজ্যৰ আগশাৰীৰ শাস্ত্ৰীয় সংগীতানুষ্ঠানত বেহেলা বাদন পৰিৱেশন কৰি তেওঁ দৰ্শকক আপ্লুত কৰিছিল। তেওঁৰ দুই পুত্ৰ প্ৰদ্যুৎ মিশ্ৰ আৰু বিদ্যুৎ মিশ্ৰয়ো পিতৃৰ পদাংক অনুসৰণ কৰি সংগীত সাধনাকে জীৱনৰ ব্ৰত কৰি লৈছে। সত্যকৃষ্ণ মিশ্ৰৰ মৃত্যুত ৰাজ্যখনৰ বিভিন্ন দল, সংগঠন আৰু ব্যক্তিয়ে শোক প্ৰকাশ কৰাৰ বাতৰি আমালৈ আহি আছে। যোৰহাট আৰক্ষীৰ তিতাবৰ মহকুমা শাখাই আজি এটা চুৰি গোচৰত 5 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। 3 দিন আগেয়ে তিতাবৰৰ মিহিৰাম শইকীয়া বিদ্যালয়ত সংঘটিত এটা চুৰিৰ গোচৰৰ পৰিপ্ৰেক্ষিতত লোককেইজনক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ লগতে আৰক্ষীয়ে অভিযুক্ত কেইজনৰ পৰা চুৰি হোৱা সামগ্ৰীসমূহ জব্দ কৰে। ডিব্ৰুগড় জিলাৰ খোৱাং চাৰিআলিৰ নৱনিৰ্মিত উড়ণ সেতুত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত 2 লোক নিহত হয়। নিহত লোক দুজন খোৱাং চাহ বাগিচাৰ গাড়ী চালক প্ৰণৱ দাস আৰু মণিপথাৰ নিবাসী ৰাহুল পাটৰ বুলি চিনাক্ত কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে, বলবমলৈ যাবৰ বাবে নৱনিৰ্মিত উড়ণ সেতুৰ কাষত ৰখাই থোৱা দুখন বাহনক গুৱাহাটীৰ পৰা যোৱা এখন নৈশ বাছে খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত 6 লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে দুৰ্ঘটনা সংঘটিত বাহন দুখনত শিশুসহ 13 জন যাত্ৰী আছিল। হোজাই জিলাত পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লগতে বাল্য বিবাহ, শিশু শ্ৰমিক আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে জিলা প্ৰশাসনে বিশেষ অভিযান ৰূপায়ণ কৰিছে। এই উপলক্ষে হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত এখন বিশেষ বাহনৰ যাত্ৰা আজি শুভাৰম্ভ কৰা হয়। জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে এই যাত্ৰাৰ শুভাৰম্ভ কৰে। নগাঁও জিলাৰ চাপানলাৰ হদহদি জলপ্ৰপাতত গা ধুবলৈ গৈ আজি পুৱা এজন যুৱকৰ মৃত্যু হয়। যুৱকজন নগাঁৱৰ লাওখোৱা ৰোডৰ 21 বছৰীয়া ছানায়াম জৈন বুলি জানিব পৰা গৈছে। এণ্ডাৰছন তেণ্ডুলকাৰ শৃংখলাত ভাৰতে 2-2 সমতা স্থাপন কৰিছে। অভেলত অনুষ্ঠিত 5ম তথা অন্তিম টেষ্টৰ আজি 5ম দিনা কেৱল 57 মিনিটতে ভাৰতীয় বলাৰ মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই ইংলেণ্ডৰ দ্বিতীয় ইনিংছৰ বাকী থকা 4টা উইকেট অধিকাৰ কৰি দলক অবিশ্বাস্য বিজয়ৰ সোৱাদ দিয়ে। ইংলেণ্ড 6 ৰাণত পৰাজিত হয়। মহম্মদ ছিৰাজে বিধ্বংসী বলিঙেৰে ইংলেণ্ডৰ দ্বিতীয় ইনিংছত 5টাকৈ উইকেট দখল কৰে। মহম্মদ ছিৰাজক প্লেয়াৰ অব দ্য মেচ আৰু শুভমান গিলক প্লেয়াৰ অব দ্য ছিৰিজ ঘোষণা কৰা হয়। অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্য চৰকাৰৰ চলিত বছৰৰ লোকসেৱা পুৰস্কাৰ ঘোষণা। ৰাজ্যৰ 39,000ৰো অধিক বিদ্যালয়লৈ সমগ্ৰ শিক্ষা অসমৰ 56 কোটিতকৈ অধিক টকাৰ অনুদান মুকলি। গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিত গছপুলি ৰোপণ আৰম্ভ। মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনি 2025ৰ অধীনত বাছনিপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীৰ বাবে IIT গুৱাহাটীত পৰামৰ্শদান শিবিৰ আৰু এণ্ডাৰছন তেণ্ডুলকাৰ শৃংখলাৰ অন্তিমখন খেলত ৰোমাঞ্চকৰ জয়েৰে ভাৰতৰ সমতা স্থাপন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।